এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্প উদ্বোধন, উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস আৰু কলা সংস্কৃতি বিশ্বৰ ভিতৰতে অনন্য বুলি গৃহমন্ত্ৰীৰ মন্তব্য, ৰাজ্যৰ উন্নয়নৰ ধাৰাবাহিকতা অটুট ৰখাৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক গৃহমন্ত্ৰীৰ আহান, অহা 1 জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাত চীনৰ বিৰুদ্ধে ভাৰতৰ 4-3 গ'লত জয়লাভ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস, ভাষা, কলা, সংগীত, সাজপাৰ, খাদ্যভাস আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই খণ্ডক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপূৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সেনাবাহিনীত যোগ দিয়া জোৱানলৈকে, দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া উত্তৰ পূবৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্ৰীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে ব্ৰহ্মপুত্ৰৰ পাৰত মনোমোহা পৰিৱেশৰ মাজত নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱনৰ বাবে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে।
এই ভাৰত কি সুৰক্ষা কা এক অহম কোণা বনকৰ হমেশা সে পূৰ্বোত্তৰ উভৰা হে আৰু বিশ্বভৰ মে সবসে পুৰাতন আৰু সবসে জ্যাদা বিবিধতাও কো সমাৱেশ কৰনে ৱালি এক পূৰ্বোত্তৰ কি সংস্কৃতি ভি ইয়াহাঁ নিৱাস কৰতি। यहाँ की कला, यहाँ की भाषाएं, यहाँ का खान पान, यहाँ की वेशभूषा, यहाँ का संगीत और यहाँ का प्राकृतिक सौंदर्य पूरे उत्तर पूर्व को एक प्रकार से विश्व में बेनमून बनाता है। और इस 11 साल में उत्तर पूर्व का विकास, जब भी उत्तर पूर्व का इतिहास लिखा जाएगा, नरेंद्र मोदी जी के शासन के 11 साल सुवर्ण अक्षरों से लिखने पड़ेंगे।
ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে 41 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱন ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্ৰধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ উদ্বোধন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহমৰ্মে দেশৰ দ্বিতীয়টো ফৰেনচিক গৱেষণাগাৰ অসমত স্থাপন হোৱাটো অতি গৌৰৱৰ বিষয়। শ্ৰীশ্বাহে কয় যে দেশৰ জনসাধাৰণৰ বাবে চাইবাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে 2019 চনত দিল্লীত দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ স্থাপন কৰা হৈছিল। উল্লেখযোগ্য যে 45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ফৰেনচিক গৱেষণাগাৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে বিস্তৃতভাৱে ডিজিটেল অনুসন্ধানৰ সুবিধা প্ৰদানৰ লগতে আধুনিক ফৰেনচিক পদ্ধতিৰে আইন প্ৰয়োগৰ ক্ষমতা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৃথক আৱাসিক পৰিসৰ আৰু ITBPৰ সোণাপুৰত থকা 33 সংখ্যক বেটেলিয়নৰ 360 গৰাকী জোৱানৰ বেৰেক বিষয়াসকলৰ মেছ আৰু 10খন বিচনাযুক্ত চিকিৎসালয় ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। তেওঁ লগতে শ্ৰীকোণাত আছাম ৰাইফলছৰ মহাপৰিদৰ্শকৰ মুখ্য কাৰ্যালয়, শিলচৰৰ খনিজ গোট আৰু যোৰহাটৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত প্ৰশাসনিক আৰু আৱাসিক চৌহদৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে শ্ৰীশ্বাহে খানাপাৰাত প্ৰথম পঞ্চায়ত প্ৰতিনিধি সন্মিলনত ভাগ লয়। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কাম কাজৰ প্ৰবাহ অসমৰ প্ৰান্তে প্ৰান্তে বিয়পাই দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শলাগ লয়। তেওঁ এই উন্নয়নৰ ধাৰাবাহিকতা অটুট ৰখাৰ বাবে সকলো পঞ্চায়ত প্ৰতিনিধিকে নিষ্ঠাৰে জনকল্যাণ সাধনৰ প্ৰয়াস অব্যাহত ৰাখিবলৈ আহান জনায়। শ্ৰীশ্বাহে এই সন্মিলনৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে। এই সন্মিলনতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 1 জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে। তেওঁ লগতে বৃন্দাবনী বস্ত্ৰ অসমলৈ লৈ অনাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায়, তেনেকৈ 1 জানুৱাৰীৰ পৰা
পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব, তাক মই আজি দিনটোত ঘোষণা কৰিব বিচাৰো। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সংকল্প লৈছো যে এইবাৰ বৃন্দাবনী ব্ৰজটো আমি অসমলৈ লৈ আহি ৰাইজে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম, সেই ধৰণে আজি আমি আগুৱাই যাব খুজিছো।
গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত নিৰ্মাণৰত অৱস্থাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ স্থানো পৰিদৰ্শন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশ লৈ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অতুল বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অগ্ৰণী নেতৃত্বৰে ৰাষ্ট্ৰৰ হকে সেৱা আগবঢ়োৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মৰাজীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।
গোলাপ বৰবৰা নামটো কেৱল অসমৰ সীমাৰ ভিতৰতে সীমাবদ্ধ নহয়, ভাৰতবৰ্ষৰ মূল্যবোধৰ ৰাজনীতি আৰু ৰাষ্ট্ৰৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ সংগ্ৰামৰ ইতিহাসতো শ্ৰী বৰবৰাদেৱৰ নাম স্বৰ্ণীল আখৰেৰে জিলিকি আছে। 1978 চনত অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে শ্ৰী গোলাপ বৰবৰাদেৱৰ উত্থানে অসমৰ ৰাজনৈতিক ভাগ্য সলনি কৰি এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল। 1950 চনৰ গোলাঘাটৰ বিখ্যাত ঘিলাধাৰী ছচিয়েলিষ্ট কৃষক সত্যাগ্ৰহ আন্দোলনত অসমৰ অন্যান্য ছচিয়েলিষ্ট নেতাসকলৰ লগতে গোলাপ বৰবৰা ডাঙৰীয়ায়ো সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তাৰ উপৰি অসমত অসমীয়া ভাষাৰ দাবী ধোৱা আন্দোলনতো তেখেতে কাৰাবাস খাটিছিল।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
দীৰ্ঘদিনীয়া সাংবাদিক জীৱনত ৰাজনীতিকৰ সৈতে তেওঁৰ সম্বন্ধ বৰ গভীৰ। সাংবাদিকতাই তেওঁক কি শিকালে? বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনৰ সৈতে এইবাৰৰ দৃষ্টিপাত।
কিন্তু মোৰ মন্ত্ৰী হোৱাৰ এক্সপেঞ্চন কি হ'লে, কৰিম 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 এনেকৈ মই দিল্লীত 3 বাৰমান লগ পালোঁ মুখ্যমন্ত্ৰীক, কৰিম কৰিম কৰি থাকিল। এদিনখন ক'লোঁ কি কৰিলে, হে হৰেণ্য চাওক দিয়ক, এনে ক'লোঁ আৰু কোৱালিফাইড মানুহ। অ' নহ'ব বাপ, ই কি ভাই, গোটেই পৃথিৱীখন জানে অসমখন নখ দৰ্পণত, হৈ এক ল'ব লাগিব, এক মানে হিমন্ত বিশ্ব।
আচ্ছা, তাৰপিছত কোনে ক'লে?
চিফ মিনিষ্টাৰ তৰুণ গগৈ ক'লে।
আচ্ছা,
শনিবাৰ 30 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত।
শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 MHz, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 MHz, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 MHz, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আয়োজন কৰা হৈছে। হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। ধেমাজি জিলাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আজি 10 কিলোমিটাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত মেজৰ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ খেলুৱৈ জীৱনৰ ওপৰত আলোকপাত কৰা হয়। শোণিতপুৰ জিলাতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিকৰ মাজত ৱাকাথন, যোগাভ্যাস আৰু দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ দিহা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি মঙলদৈত বিভিন্ন পৰম্পৰাগত খেলৰ লগতে দবা, কাবাডী, ফুটবল আৰু প্ৰবীণ খেলুৱৈসকলৰ মাজত ভলীবল খেলো অনুষ্ঠিত হয়। গোৱালপাৰা জিলা প্ৰশাসনেও 3 দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰিছে। বৰপেটা জিলাৰ ৰামৰাই ষ্টেডিয়ামত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত ৰংবং ৰংহাং খেলপথাৰতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ মূল বিষয়বস্তু হৈছে শান্তিপূৰ্ণ আৰু সৰ্বাত্মক সমাজৰ প্ৰসাৰৰ বাবে খেল ধেমালি। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দ্বিতীয় নিৰু হাজৰিকা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰথম শ্ৰেষ্ঠ দল, এন ই এফ ল কলেজ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। এন ই এফ কলেজৰ কুলদীপ ভট্টাচাৰ্যই শ্ৰেষ্ঠ তাৰ্কিকৰ খিতাপ অৰ্জন কৰিছে। একেদৰে আই আই টি গুৱাহাটীৰ আদিত্য কুমাৰ আৰু মায়ম থামে জুৰিৰ বিশেষ বঁটা লাভ কৰিছে। অধ্যাপক অখিল ৰঞ্জন দত্ত অধ্যক্ষ হিচাপে থকা তৰ্ক প্ৰতিযোগিতাখনত জ্যেষ্ঠ অধিবক্তা উমী ডেকা বৰুৱা, আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ আৰু টিংকু চৌধুৰী বিচাৰক হিচাপে থাকে। গুৱাহাটী পৌৰ নিগমে চিকুণ গুৱাহাটী মোৰ গুৱাহাটী বিষয়ক এখন শুভংকৰ আৰু লগ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সকলোৰে বাবে মুকলি এই প্ৰতিযোগিতাত ইচ্ছুক প্ৰতিযোগীসকলে অহা 5 ছেপ্টেম্বৰলৈকে অংশগ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে events.gmconline.inত লগ ইন কৰিব পাৰে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716809699643935 আৰু 9619688659 নম্বৰত হোৱাটছএপত পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো জিন্তী ৰাণী ডেকা ওচৰলৈ।
ধন্যবাদ অনুজা। তামোলপুৰ জিলাৰ বগামাটি আৰু তাৰ নিকটৱৰ্তী বনভূস্থলীসমূহত দ্ৰুত আৰু অসাৱধানতাৰে বাহন চলাচল কৰাৰ ফলত পথ দুৰ্ঘটনা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। তামোলপুৰ জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰা অনুসৰি কুমাৰীকাটা বনাঞ্চলৰ অন্তৰ্গত বগামাটি বনভূস্থলী আৰু তামোলপুৰ তথা গুৰেশ্বৰ ৰাজহচক্ৰ আৰু আৰক্ষী থানাৰ অধীনৰ বনভূস্থলীসমূহত প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনা মৰ্মে বনভোজ দলসমূহে পুৱা 9 বজাৰ পৰা পূৰ্বে কোনো বনভোজস্থলী প্ৰৱেশ কৰিব নোৱাৰিব। একেদৰে আবেলি 4 বজাৰ ভিতৰত সকলো বনভোজ দলে বনভোজস্থলী খালী কৰিব লাগিব। বনভোজস্থলীত প্লাষ্টিকৰ সামগ্ৰী আৰু ছাউণ্ড ছিষ্টেমৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বলবৎ থাকিব। এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে আজি নিজৰ প্ৰথমখন খেলত চীনক 4-3 গ'লত পৰাস্ত কৰে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙৰ হেট্ৰিক গ'ল আৰু যুগৰাজ সিঙৰ এটা গলেৰে খেলখনত ভাৰতে আধিপত্য বিস্তাৰ কৰে। চীনৰ হৈ ডু চিহাওৱে একমাত্ৰ গলটো কৰে। উল্লেখযোগ্য যে অহা বছৰ বেলজিয়ামত হ'বলগীয়া হকী বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ এই প্ৰতিযোগিতাখনেই হৈছে ভাৰতৰ বাবে অন্তিমটো সুযোগ। মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক, দৰিয়াগাঁৱৰ বিশিষ্ট সমাজ সংগঠক, প্ৰাক্তন ক্ৰীড়াবিদ মহেন্দ্ৰ প্ৰসাদ বৰুৱাৰ আজি পুৱা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। 1972 চনৰ পৰা 2011 চনলৈকে তেখেতে মাজুলী মহাবিদ্যালয়ত সেৱা আগবঢ়াইছিল। তেখেতৰ মৃত্যুত মাজুলীৰ বহু দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্প উদ্বোধন। উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস আৰু কলা সংস্কৃতি বিশ্বৰ ভিতৰতে অনন্য বুলি গৃহমন্ত্ৰীৰ মন্তব্য। ৰাজ্যৰ উন্নয়নৰ ধাৰাবাহিকতা অটুট ৰখাৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক গৃহমন্ত্ৰীৰ আহ্বান। অহা 1 জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন। আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাত চীনৰ বিৰুদ্ধে ভাৰতৰ 4-3 গ'লত জয়লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত।